নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ দ্বিতীয় দিনাও আজি বিভিন্ন জিলাত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে শক্তিশালী অগ্ৰগতি লাভ কৰিছে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে, ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত ঘোষণা কৰা ফলাফল অনুযায়ী বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বঙাইগাঁও জিলাৰ মুঠ 65খন আঞ্চলিক পঞ্চায়ত আৰু 12খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰিছে। জিলা পৰিষদৰ 4খন আসনত বিজেপিয়ে আৰু 4খনত অগপয় জয়লাভ কৰিছে। এখন আসন কংগ্ৰেছে দখল কৰাৰ বিপৰীতে 3খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়তসমূহৰ ভিতৰত 19খনত অগপ আৰু 15খনত বিজেপিয়ে জয়লাভ কৰিছে। অন্য 15খন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে 9খনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে। ৰাইজৰ দলে 2খন আসন নিজৰ হাতত ৰাখিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে 5খনত AIUDFয়ে জয়লাভ কৰিছে। যোৰহাট বিধানসভা সমষ্টিত 16খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিছে। কামৰূপ জিলাৰ মুঠ 24খন জিলা পৰিষদৰ আসনৰ 22খনত বিজেপিয়ে জয়লাভ কৰিছে। এখন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে অন্য এখন আসন AIUDFয়ে দখল কৰিবলৈ সমৰ্থ হৈছে। আনহাতে জিলাখনৰ 119খন আঞ্চলিক পঞ্চায়তৰ 85খন বিজেপি মিত্ৰজোঁটে লাভ কৰিছে। বিৰোধী দল কংগ্ৰেছে 23খন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত কালাপানী আৰু কাকৰিপাৰা জিলা পৰিষদত কংগ্ৰেছে জয়লাভ কৰিছে। 35খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 16খনত কংগ্ৰেছে জয়লাভ কৰাটো সুনিশ্চিত হৈছে। অপেক্ষাকৃতভাৱে জিলাখনত বিজেপি মিত্ৰজোঁটৰ প্ৰদৰ্শন দুৰ্বল। অগপৰ দখলত 5খন আসন থকাৰ বিপৰীতে বিজেপিয়ে কেৱল এখন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে। বজালি জিলাত 5খন জিলা পৰিষদত বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে। জিলাখনৰ 27খন আঞ্চলিক পঞ্চায়তৰ 21খনতে বিজেপি মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰিছে। জিলাখনত ভোটগণনা শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধেমাজি জিলাতো আটাইকেইখন জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত হৈছে। শোণিতপুৰ জিলাত 88খন আঞ্চলিক পঞ্চায়তৰ 78খনত বিজেপি আৰু 2খনত অগপয় জয়লাভ কৰিছে। কংগ্ৰেছে 6খন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে। জিলাখনৰ 20খন পৰিষদীয় আসনতে বিজেপিয়ে জয়লাভ কৰিছে। শিৱসাগৰ জিলাৰ 3টা বিধানসভা সমষ্টিৰ 12খন জিলা পৰিষদৰ 6খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। বাকী 6খন আসনৰ 5খনত দলটোৱে অগ্ৰগতি লাভ কৰিছে। খেলুৱৈ জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ 27খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলতো বিজেপি আগুৱাই আছে। দলটোৱে 23খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপয় 3খন আৰু কংগ্ৰেছে 1খন আসনত জয়লাভ কৰিছে। নাজিৰা বিধানসভা সমষ্টিত বিজেপিয়ে 19খন আঞ্চলিক পঞ্চায়তত জয়লাভ কৰিছে। সমষ্টিটোত অগপয় 1খন আৰু কংগ্ৰেছে 1খন আসনত জয়লাভ কৰিছে। শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিত 28খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলত বিজেপিয়ে 19খন আৰু ৰাইজৰ দলে 1খন আসন লাভ কৰিছে। চৰাইদেউ জিলাত 8খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি জয়ী হৈছে। আঞ্চলিক পঞ্চায়তৰ 36খন আসনত বিজেপিয়ে 32খন আৰু অগপয় 4খন আসনত জয়লাভ কৰিছে। সমৰ্থ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে আজিৰে পৰা চলিত 2025-26 বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ নন CUET-ৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আজিৰ পৰা 22 মেলৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 29 মেৰ পৰা 1 জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে 2 জুনত প্ৰথম মেধা তালিকা প্ৰকাশ পাব। 4 জুন আৰু 5 জুনত প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 7 জুনত দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব। 9 জুন আৰু 10 জুনত তালিকাখনত অন্তৰ্ভুক্ত হোৱা শিক্ষাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 11 জুনৰ পৰা 14 জুনলৈকে পোনপটীয়া নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা 1 আগষ্টৰ পৰা প্ৰথম ষান্মাসিকৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব। উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ CUET-ৰ জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া 5 জুলাইৰ পৰা আৰম্ভ হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ দক্ষিণ পূব এছিয়া আৰু অসমতো আজি বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হয়। গৌতম বুদ্ধৰ জন্মদিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ পৰিনিৰ্বাণ লাভ কৰা দিন উপলক্ষে আজি বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ লগতে ভাৰত, নেপাল, ভূটান, বাৰ্মা, থাইলেণ্ড, তিব্বত, কোৰিয়া, লাওছ, ভিয়েটনাম, মংগোলীয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ দৰে দেশসমূহত মহা আড়ম্বৰেৰে এই দিৱস উদযাপন কৰা হয়। বিয়লিৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:20 বজাত। নমস্কাৰ।